এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। ভাৰতীয় জনতা পাৰ্টীৰ 46সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দলৰ বশিষ্ঠ চাৰিআলিত থকা ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত যিসকল ব্যক্তিৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফলত বিজেপি আজিৰ পৰ্যায়ত উপনীত হল, সেইসকল ব্যক্তিৰ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিজেপিৰ অতীতৰ মন্থন কৰে। তেওঁ কয় যে দেশৰ 21খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলে শাসন কৰাৰ লগতে দেশৰ 70% ভূখণ্ডত বিজেপি মিত্ৰজোঁটে জনসাধাৰণক সুশাসন প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমকো এখন বিকশিত আৰু প্ৰগতিৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ জনতাই দলটোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠা দিৱসৰ এই ক্ষণত দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰে। আজিৰ এই প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাগৰাকীও দলৰ প্ৰাক্তন সভাপতি উপস্থিত থাকে। আনহাতে কাছাৰ জিলাৰ শিলচৰতো বিজেপিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপিৰ সদস্যসকলে ঘৰে ঘৰে দলীয় পতাকা উত্তোলন কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান আৰু শিলচৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত ফল মূল বিতৰণ কৰে। এই বিশেষ দিনটোত কাছাৰ বিজেপিৰ কাৰ্যালয়ত 100ৰো অধিক নতুন কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। সমগ্ৰ দেশৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰামনৱমী উদযাপন কৰা হৈছে। এই উৎসৱত ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি হিন্দু ধৰ্মাৱলম্বী লোকসকলে ৰামনৱমী উদযাপন কৰি আহিছে। ৰামনৱমীৰ পূৰ্বে 9 দিন উপবাস ৰখা হয়। কামৰূপ জিলাৰ হাজোৰ পাকৰ কোণাত দিনজোৰা কাৰ্যসূচীৰে ৰামনৱমী পালন কৰা হয়। ৰামনৱমী উপলক্ষে পুৱা ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰা হয়। ৰামনৱমী পূজাত বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰে। বাসন্তী পূজাৰ নৱমী তিথি আৰু ৰামনৱমী উপলক্ষে কাছাৰৰ গাঁও চহৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। শিলচৰৰ ৰাজহুৱা মণ্ডপত আয়োজিত বাসন্তী পূজাত বিশেষ যজ্ঞ কৰা হয়। লগতে যুৱক যুৱতীৰ ঢোল বাদন আৰু ধুনুচিৰ নৃত্য পৰিৱেশন কৰে। শিলচৰৰ পঞ্চানন শিৱবাৰীত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আয়োজিত বাসন্তী পূজাত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। একেদৰে ৰামনৱমী উপলক্ষে কাছাৰ জিলাৰ বিভিন্ন অঞ্চলত বিশেষ পূজাৰ আয়োজন কৰা হয়। অযোধ্যাতো উলহ মালহেৰে ৰামনৱমী উদযাপন কৰা হৈছে। ৰাম জনমভূমিত মন্দিৰত ৰামনৱমী উপলক্ষে বিশেষ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰামনৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ভগৱান ৰামৰ জীৱনে সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে। এই উৎসৱে নিষ্ঠা আৰু উৎসৰ্গাৰ মনোভাৱেৰে মানৱ জাতিৰ সেৱাৰ বাৰ্তা কঢ়িয়ায় বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক ত্যাগ আৰু নিস্বাৰ্থ প্ৰেমৰ প্ৰমূল্যৰাজি আঁকোৱালি ল'বলৈ উৎসাহিত কৰে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আজি শোণিতপুৰৰ তেজপুৰত জিলা আয়ুক্ত অংকুৰ ভঁৰালীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থসহ জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়াৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী সময়সূচী, মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া, শপতনামা আৰু নিৰ্বাচনী প্ৰতীক বিতৰণৰ নিয়ম কানুন সন্দৰ্ভত আলোচনা কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে আচৰণবিধি মানি চলিবৰ বাবে ৰাজনৈতিক দলসমূহক আহান জনায়। বৈঠকত প্ৰশাসনে অনুমোদন জনোৱা কৰ্মচাৰীসকলৰ তালিকা, প্ৰচাৰ সামগ্ৰীৰ অনুমোদিত মূল্য আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ তালিকাও ৰাজনৈতিক দলসমূহক প্ৰদান কৰে। গোলাঘাট জিলা প্ৰশাসনেও পঞ্চায়ত নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে সাজু হৈছে। জিলাখনৰ বিভিন্ন স্থানত থকা মনোনয়ন কেন্দ্ৰসমূহত নিৰ্বাচনী বিষয়াসকল ব্যস্ত হৈ পৰিছে। নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টাৰ্ণলৈ পথছোৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্তত মন্ত্ৰী উৰ্খাও গুৰা ব্ৰহ্মই আদৰণি জনাইছে। শ্ৰীব্ৰহ্মই এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। একেদৰে ৰাজ্যৰ বড়ো জনগোষ্ঠীৰ সকলো চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। এই সিদ্ধান্তই বডোফাৰ ভৱিষ্যদৰ্শী নেতৃত্ব আৰু জীৱনজোৰা সাধনাক স্বীকৃতি দিয়াৰ লগতে খিলঞ্জীয়া লোকসকলৰ বাবে তেওঁৰ সংগ্ৰামকো সন্মানিত কৰিছে বুলি সংগঠনসমূহে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে যোৱা মাহত অভিযান চলাই 75 লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী ৰেলৱে পৰিসৰত জব্দ কৰে। বাহিনীয়ে এই সময়ছোৱাত চোৰাং সামগ্ৰী সৰবৰাহত জড়িত থকাৰ অভিযোগত 18 জন লোকক কৰায়ত্ত কৰে।